এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গোৱালপাৰা জিলাৰ প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয়ৰ স্থান পৰিদৰ্শন বৰ্ধিত হাতী মানুহৰ সংঘাত সন্দৰ্ভত সৌৰবেৰৰ ব্যৱস্থা গ্ৰহণত মুখ্যমন্ত্ৰীৰ গুৰুত্ব আৰোপ মিজোৰামৰ উন্নয়নত কৃষিখণ্ডই বিশেষ ভূমিকা গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ প্ৰকাশ অপাৰেচন সিন্দুৰৰ সফলতা উদযাপনৰ উদ্দেশ্যে ত্ৰিৰংগ যাত্ৰা কাৰ্যসূচী ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত অপাৰেচন সিন্দুৰৰ সফলতা আৰু দেশৰ বীৰ সৈনিকসকলৰ বীৰগাথা প্ৰচাৰৰ আকাশবাণীৰ শৃংখলাত আজি 71ৰ যুদ্ধৰ নায়ক কেপ্টেইন মহিকান্ত দাসৰ অভিমত আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে খেলো ইণ্ডিয়াৰ আজি সামৰণি অনুষ্ঠান বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া এতিয়া শুনক বিতং বাতৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গোৱালপাৰা জিলাৰ বালিজানা চক্ৰভাণ্ডাৰা গাঁৱত প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয়ৰ স্থান পৰিদৰ্শন কৰে ডঃ শৰ্মাই যাতায়াতৰ ব্যৱস্থা অন্যান্য সা সুবিধাকে ধৰি বিভিন্ন দিশৰ বুজ লৈ সকলো কাম নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে
আমি গোৱালপাৰাত মেডিকেল কলেজ এখন কৰাৰ প্ৰস্তাৱ এই বছৰৰ বাজেটত আছিলে মাটিখিনি মই নিজে চাই গ'লোঁ অলপমান মাটি একুৱেৰ কৰিব লাগিব যাতে ফ'ৰ লেন হাইৱেৰ লগত মেডিকেল কলেজখন কানেক্ট কৰিব পাৰি সকলো ঠিকে থাকে থাকিলে এই বছৰ মানে 2025-26 নিৰ্বাচনৰ আগতে গোৱালপাৰা মেডিকেল কলেজখনৰ কাম আৰম্ভ কৰাৰ বাবে আমি চেষ্টা কৰিম মাটি ইয়াতে হ'ব কিন্তু মাটিটো অকণমান 80 বিঘা মাটি আছে আৰু ৰাইজৰ পৰা 20 বিঘা ল'ব লাগিব ক্ষতিপূৰণ দিয়ে লোৱা হ'ব আৰু মেইন ৰাস্তালৈকে এটা ৰোড এটা ওলাব লাগিব গতিকে তাতো অলপ মাটি ল'ব লাগিব 50 মিটাৰমান সেইখিনি হ'লে প্লটটোত বাকী অসুবিধা নাই
মুখ্যমন্ত্ৰীয়ে দ্বিতীয় এডভান্টেজ আছামত দিয়া প্ৰতিশ্ৰুতি অনুসৰি বিলাচীপাৰা তাপবিদ্যুৎ প্ৰকল্পৰ বাবে আবণ্টিত ভূমিও পৰিদৰ্শন কৰে এই প্ৰকল্পই 10,000ৰো অধিক নিয়োগ সৃষ্টি তথা ৰাজ্যখনৰ শক্তি নিৰাপত্তাৰ দিশত উৎসাহ যোগাব বুলি তেওঁ আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে এই ভ্ৰমণৰ অংশ হিচাপে জিলাখনৰ ৰাক্ষসিনী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ ভূমিত শক্তি উদ্যান স্থাপনৰ বাবে ভূমি পৰিদৰ্শন কৰে ৰাজ্যত বৰ্ধিত হাতী মানুহৰ সংঘাত সন্দৰ্ভত সাংবাদিকৰ এটা প্ৰশ্নৰ উত্তৰত ডঃ শৰ্মাই গোৱালপাৰা জিলাৰ লগতে ৰাজ্যখনৰ বিভিন্ন ঠাইত সৌৰ বেৰৰ ব্যৱস্থা কৰাৰ উপৰি হাতীৰ খাদ্যৰ বাবে উপযোগী গছপুলি ৰোপণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে
ইয়াৰ কাৰণে বহুত জেগাত বহুত প্ৰয়োগ হৈছে ছ'লাৰ ফেঞ্চিঙো কৰা হৈছে আৰু কিছু নেপিয়াৰো গ্ৰাছ ৰুব লাগিব আমি পৰিকল্পনা কৰি আছো হাতী ওলাই আহে খাদ্যৰ কাৰণে যদি আমি হাতীৰ খাদ্যৰ ব্যৱস্থা কৰিব পাৰোঁ তেতিয়াহ'লে তেওঁলোকে হাতী মানুহৰ সংঘাতটো নহয়গৈ সেইকাৰণে আমি অলপ ব্যৱস্থা চিন্তা কৰি আছোঁ দুই এটা জেগাত সফলো হৈছোঁ নগাঁও জিলাত আমি নেপিয়াৰ গ্ৰাছ ইয়াত বহুত বেছি ভালকৈ ৰুব লাগিব হাতীয়ে খাদ্য পাই গ'লে আৰু মানুহক দিগদাৰি নকৰে
মিজোৰামৰ কৃষি পদ্ধতি জনজাতীয় জীৱনশৈলীৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু ৰাজ্যখনৰ উন্নয়নত কৃষিখণ্ডত বিশেষ ভূমিকা গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় কৃষি কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে আজি ৰাজ্যখনত উদ্যান শস্য মহাবিদ্যালয়ৰ বিদ্যাতনিক চৌহদ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে মুকলি কৰি দিয়া ভাষণত এই কথা প্ৰকাশ কৰে তেওঁ কয় যে তেতেলী সুমথিৰা কল আম মাটিকঁঠাল বিলাহী বেঙেনা আৰু লতাজাতীয় পাচলিকে ধৰি ভালেমান পাচলিৰ বাবে ৰাজ্যখনৰ জলবায়ু খুবেই অনুকূল অৱশ্যে ৰাজ্যখনৰ কৃষি উৎপাদনৰ বাবে পৰ্যাপ্ত বৰষুণ হোৱা সত্বেও মুঠ কৃষিভূমিৰ 4.5% কৃষিৰ বাবে ব্যৱহাৰ কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে তদুপৰি তৈল খেজুৰৰ উৎপাদন ৰাজ্যখনৰ কৃষিখণ্ডৰ বাবে উদ্ভাৱনীমূলক পদক্ষেপ হিচাপে বিবেচিত হৈছে বুলিও তেওঁ কয় 2021-22 বৰ্ষত ৰাজ্যখনৰ কৃষি আৰু সহযোগী খণ্ডসমূহে মুঠ ঘৰুৱা উৎপাদনৰ গৰিষ্ঠ অংশ অধিকাৰ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৰাজ্যখনৰ জলবায়ু কৃষিৰ বাবে অত্যন্ত অনুকূল বুলি উল্লেখ কৰি মিজোৰামত সুগন্ধিযুক্ত আৰু ঔষধি উদ্ভিদ যেনে তুলসী অশ্বগন্ধা আদি উৎপাদনৰ ক্ষেত্ৰত বিশেষ সম্ভাৱনা আছে বুলি তেওঁ উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে বাঁহ খেতিৰ ওপৰত নিৰ্ভৰ কৰি কৃষি উৎপাদন ব্যৱস্থাটো অধিক শক্তিশালী কৰি তোলাৰ ওপৰতো গুৰুত্ব দিয়ে তদুপৰি প্ৰাকৃতিক সম্পদৰ উচিত আৰু বহনক্ষম ব্যৱহাৰেৰে হস্তশিল্প জৈৱ ইন্ধনকে ধৰি বিভিন্ন সম্পদ সৃষ্টিৰ ওপৰতো তেওঁ মন্তব্য কৰে পুষ্প উৎপাদন মৌ পালন আৰু মৌ উৎপাদনে ৰাজ্যখনৰ অৰ্থনীতিলৈ বিশেষ বৰঙণি যোগাব বুলি তেওঁ আশা প্ৰকাশ কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী লালু ওমায়ো এই অনুষ্ঠানত অংশগ্ৰহণ কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে ভাৰত আৰু পাকিস্তানৰ মাজত কোনো তৃতীয় পক্ষই মধ্যস্থতা কৰাৰ বিষয়টো অস্বীকাৰ কৰি কয় যে ইছলামাবাদৰ সৈতে যিকোনো ধৰণৰ আলোচনা সম্পূৰ্ণৰূপে দ্বিপাক্ষিক হ'ব নতুন দিল্লীত আজি সাংবাদিকৰ আগত ডঃ জয়শংকৰে কয় যে পাকিস্তানৰ সৈতে কেৱল পাক অধিকৃত কাশ্মীৰ সন্দৰ্ভতহে আলোচনা কৰা হ'ব বুলি ভাৰতে ইতিমধ্যে স্পষ্ট কৰি দিছে। তেওঁ কয় বহু বছৰ ধৰি এই বিষয়টো ৰাষ্ট্ৰীয় সহমতৰ বিষয় হৈ আহিছে আৰু এই ক্ষেত্ৰত ভাৰতৰ স্থিতিৰ কোনো সালসলনি নহয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পৰিস্মিতা দিহিঙীয়াৰ পৰা।
বিজেপিৰ ত্ৰিৰংগ যাত্ৰা কাৰ্যসূচী ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি আছে। ধেমাজি জিলাত আজি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই যাত্ৰাৰ নেতৃত্ব দিয়ে। চিলাপথাৰত প্ৰাক্তন সেনা জোৱানৰ লগত ত্ৰিৰংগ পতাকা হাতত লৈ শিক্ষামন্ত্ৰীগৰাকীয়ে সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুৱন পেগুৰ সৈতে এই যাত্ৰাত অংশগ্ৰহণ কৰে। শিলচৰতো 11-দিনীয়া ত্ৰিৰংগ যাত্ৰা কাৰ্যসূচী পালন কৰা হয়। প্ৰবল বৰষুণৰ মাজতো ছাত্ৰ ছাত্ৰী, ক্ৰীড়া সংগঠন, সাংস্কৃতিক গোষ্ঠী আৰু নাগৰিক সমাজৰ উপস্থিতিত সেনাবাহিনীৰ বীৰত্বপূৰ্ণ প্ৰত্যুত্তৰক সন্মান জনাই ৰাষ্ট্ৰীয় পতাকা হাতত লৈ পদযাত্ৰা কৰা হয়। বৰাক উপত্যকা উন্নয়ন বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে এই যাত্ৰাত অংশগ্ৰহণ কৰে। যোৰহাটতো জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰীৰ নেতৃত্বত ত্ৰিৰংগ যাত্ৰা উলিওৱা হয়। অপাৰেচন সিন্দুৰ আৰু ইয়াৰ পৰৱৰ্তী দিনকেইটাত ভাৰতীয় সেনাবাহিনীয়ে লাভ কৰা সফলতাক জনসাধাৰণৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবে আকাশবাণীৰ বাতৰি বিভাগে এলানি বিশেষ শৃংখলা প্ৰচাৰৰ ব্যৱস্থা কৰিছে। সেই অনুসৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগেও সৈনিকসকলৰ সন্মানাৰ্থে আজিৰে পৰা বাতৰি বুলেটিনসমূহত দেশৰ হকে অপৰিসীম সাহসেৰে যুঁজ দিয়া ৰাজ্যখনৰ প্ৰাক্তন সৈনিক, তেওঁলোকৰ পৰিয়াল আৰু সমাজৰ নেতৃস্থানীয় লোকৰ মতামত প্ৰচাৰ কৰিবলৈ লৈছে। আজিৰ বুলেটিনত আমি 1971 চনৰ ভাৰত পাকিস্তান যুদ্ধত অংশগ্ৰহণ কৰা শিৱসাগৰ জিলাৰ অৱসৰপ্ৰাপ্ত কেপ্টেইন মোহিকান্ত দাসৰ বীৰগাথালৈ আহিছো। জম্মু কাশ্মীৰত নিয়োজিত দাস আৰু তেওঁৰ সহযোদ্ধাসকলে কিদৰে পাকিস্তানী বাহিনীৰ বিৰুদ্ধে যুদ্ধ কৰিছিল সেই কথাৰ লগতে অপাৰেচন সিন্দুৰ সন্দৰ্ভত কেপ্টেইন মোহিকান্ত দাসে আমাৰ শিৱসাগৰ সংবাদদাতা মুজাহিদ আলীৰ আগত এইদৰে কয়।
জম্মু কাশ্মীৰ উৰি চেপ্টাৰ, তেতিয়া 3 ডিচেম্বৰ দিনা 1971ত উৰিত বোমবাৰিং কৰিছিলে। তাৰপিছত পাকিস্তানৰ 2টা পোষ্ট আৰু এখন বৰাগাঁও বুলি এখন গাঁও আছিলে, তাতেতো অকুপাই কৰা হ'ল। আমাৰ 2nd আসাম ৰেজিমেণ্ট আছিলে, আমি সকলোৱে মিলি পিনি পাকিস্তানৰ 2খন গাঁও আমি অকুপাই কৰিলো। 3 ডিচেম্বৰ ষ্টাৰ্ট হৈছে আৰু 17 ডিচেম্বৰ 1971ত চিজ ফায়াৰ হৈছে। চিজ ফায়াৰ পিছতো তেওঁবিলাকে কমচে কম কমপ্লিট ডিচেম্বৰ মাহটো তেওঁবিলাকে ফায়াৰিং কৰিছে, মানে চিজ ফায়াৰটো উলংঘন কৰিছে পাকিস্তানে। তেতিয়াও বহুত বোমবাৰিং হৈছিলে, বহুত ফায়াৰিং হৈছিলে, মানে কাপি পাকিস্তানৰো লোকচান হৈছে। আমিও মুখটোৰ জবাব দিছো, আমি পিছলৈ আহি দিয়া নাই। ৰাধামোহন সিনহা এই শিলচৰ আছিলে, মই একেটা পোষ্টতে আছিলো, তেখেতৰ গাত চিলিং লাগিলে, চিলিং লাগি তেওঁ ডেথ হৈ গ'ল। সেইজন মানে মোৰ প্ৰিয় আছিলে। মানে এতিয়া সেন্দুৰতো উগ্ৰবাদী এৰিয়াটো শেষ কৰি দিলে, বহুত শক্তিশালী মানে আমাৰ কাম কৰিলে ইণ্ডিয়া গভৰ্ণমেণ্ট। আৰু এতিয়া সেন্দুৰৰ পিছত এতিয়া পাকিস্তানে ফায়াৰিং কৰি থাকে বা তেহেঁতি বহুত বদমাচি কৰে, মানে আগৰ পৰা তেহেঁতৰ অভ্যাস আছে। তেহেঁতক চিজ ফায়াৰটো কোনো মতলবেই নাই, সিহঁতি ভুৱা দিব চিজ ফায়াৰ কৰিছো বুলি কব, কিন্তু 5 মিনিটৰ পিছতে তেহেঁতি যেতিয়া আমি পিছফালে মূৰ কৰি দিম তেতিয়া পিছফালৰ পৰা গুলি ফায়াৰ কৰি দিব। গতিকে তেহেঁতক বিশ্বাস কৰিব নোৱাৰি, ফাইট কৰিব লাগিব। আমাৰ দুশ্মনটো হৈছে চাইনা আৰু পাকিস্তান। এতিয়া পাকিস্তানে আমাৰ ইণ্ডিয়াৰ লগত যুদ্ধ লাগিলে, কিন্তু চাইনাই ছাপোৰ্ট দি আছে তেহেঁতক। হয়তো কাইলে পৰহিলে চাইনাও আমাৰ লগত লাগিব পাৰে, যদি লাগে তেতিয়াহ'লে আমাৰ ওপৰতো বোমবাৰিং হ'ব পাৰে, আমাৰ ওপৰতো ফায়াৰিং হ'ব পাৰে। গতিকে লৈ আমি সাৱধানতা হ'ব লাগে, আমি ফৌজৰ ফালৰ পৰা আমি ছাপোৰ্ট কৰিব পাৰোঁ।
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে পৰহিলৈ নিশা 8:02 দৃষ্টিপাত আৰু 18 মে'ৰ সন্ধিয়া 7:45 সংবাদ চলন্তিকাটো কেইবাগৰাকীও বীৰ যোদ্ধাৰ অভিমত প্ৰচাৰ কৰিব। পাকিস্তানত আশ্ৰয় গ্ৰহণ কৰা সন্ত্ৰাসবাদীক কঠোৰভাৱে দমন কৰাৰ ক্ষেত্ৰত বিশেষ সফলতা প্ৰদৰ্শন কৰা সামৰিক বাহিনীৰ বীৰ জোৱানসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰদৰ্শন কৰি পৰিবহণ বিভাগে আজিৰে পৰা বিশেষ সেৱা কাৰ্যসূচী গ্ৰহণ কৰিছে। এই কাৰ্যসূচীৰ অধীনত স্থলসেনা, নৌসেনা আৰু বায়ুসেনাত কৰ্মৰত তথা প্ৰাক্তন বিষয়া, কৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক বাহন চালনাৰ অনুজ্ঞাপত্ৰকে ধৰি পৰিবহণ সংক্ৰান্তীয় নথি পত্ৰ ঘৰতে প্ৰদান কৰা হ'ব বুলি পৰিবহণ বিভাগে জানিবলৈ দিছে। এই কাৰ্যসূচীৰ অধীনত আজি কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ উদ্যোগত বিশেষ কৰ্তব্যৰত পৰিবহণ বিষয়া গৌতম দাসৰ তত্বাৱধানত পাঞ্জাবাৰীত এগৰাকী অৱসৰপ্ৰাপ্ত সেনা বিষয়াক সপত্নীক যান বাহনৰ যাৱতীয় নথি পত্ৰ প্ৰদান কৰা হয়। এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ আজি 69 সংখ্যক প্ৰতিষ্ঠা দিৱস। 1957 চনৰ আজিৰ তাৰিখতে বিভাগটোৱে কাম কাজ আৰম্ভ কৰিছিল। প্ৰায় 7 দশকজুৰি আঞ্চলিক বাতৰি বিভাগে শ্ৰোতাক নিৰ্ভুল আৰু নিৰ্ভৰযোগ্য তথ্য আৰু সংবাদ প্ৰদানৰ কামত ব্ৰতী হৈ আছে। দেশৰ শেহতীয়া সংকটকালীন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ বাতৰি বিভাগ কোনোধৰণৰ আনুষ্ঠানিক আয়োজনৰ পৰা বিৰত আছে। 69 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে এইদৰে কয়।
বহু স্মৰণীয় ব্যক্তি, বহু স্মৰণীয় মুহূৰ্ত, বহুকেইজন প্ৰাতঃস্মৰণীয় ব্যক্তি আমাৰ সম্পাদকে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বিশাল অৱদান আগবঢ়াই থৈ গৈছে। বহু আমাৰ বাতৰি সম্পাদক, বাতৰি পৰিৱেশক, বাতৰি যোগান ধৰোঁতা ৰিপৰ্টাৰ্ছ আৰু আমাৰ শুভাকাংক্ষীৰ আশা সুধীয়ে প্ৰচেষ্টাৰ ফলতে আজি আমি এই ৰূপ পাইছোহি। দেশৰ বৰ্তমান পৰিস্থিতিত আমি প্ৰতিষ্ঠা দিৱস পালন কৰিব পৰা নাই, কেইবাটাও আমাৰ পৰিকল্পনা আছে। প্ৰতিষ্ঠা দিৱসৰ দিনা আমি আচলতে শ্ৰোতাসকললৈ কিবা এটা উপহাৰ দিবলৈ চেষ্টা কৰিম। আমি যি নতুনত্ব আনিবলৈ চেষ্টা কৰিছিলোঁ সেই নতুনত্ব আপোনালোকে পাব। আমাক কেইদিনমান সময় দিয়ক, আমি নতুন উদ্যমেৰে আপোনালোকৰ ওচৰলৈ নতুন আংগিকেৰে আমাৰ বাতৰিক লৈ অহাৰ প্ৰয়াস কৰিম।
মণিপুৰৰ ভাৰত ম্যানমাৰ সীমান্তৱৰ্তী চান্দেল জিলাৰ খেঞ্জয় মহকুমাৰ নিউ সোমতল গাঁৱত কালি অসম ৰাইফলছৰ জোৱানৰ সৈতে হোৱা সংঘৰ্ষত কমেও 10 জন সন্দেহযুক্ত উগ্ৰপন্থী গোটৰ সদস্য নিহত হয়। সেনাবাহিনীৰ ইষ্টাৰ্ণ কমাণ্ডে সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰকাশ কৰা অনুসৰি চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত জোৱানসকলে এই অঞ্চলটোত অভিযান চলোৱাৰ সময়তে সন্দেহযুক্ত গোটটোৰ সদস্যসকলে সেনা জোৱানসকলকো দেখি গুলীচালনা কৰে। প্ৰত্যুত্তৰত সেনাৰ গুলীচালনাত 10 জন সদস্যৰ মৃত্যু হয়। অঞ্চলটোৰ পৰা বুজন পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ আৰু গুলী বাৰুদ উদ্ধাৰ কৰা হয়। অসম ৰাইফলছৰ সূত্ৰ প্ৰকাশ কৰা মতে এই অভিযানৰ ইতিমধ্যে অন্ত পৰিছে আৰু মৃতদেহকেইটা চিনাক্তকৰণৰ বাবে ৰখা হৈছে। অভিযানত নিৰাপত্তা বাহিনীৰ কোনো জোৱান হতাহত হোৱা নাই বুলি সূত্ৰটোত প্ৰকাশ পাইছে। চৰকাৰী শিক্ষানুষ্ঠানত ছাত্ৰ ছাত্ৰীৰ বিনামূলীয়া নামভৰ্তিৰ ক্ষেত্ৰত এতিয়াৰে পৰা পিতৃ মাতৃৰ আয়ৰ প্ৰমাণ পত্ৰ বৈধ নথি হিচাপে গ্ৰহণ কৰা নহ'ব বুলি অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে জানিবলৈ দিছে। এই সন্দৰ্ভত জাৰি কৰা শেহতীয়া নিৰ্দেশনা অনুযায়ী বিনামূলীয়া নামভৰ্তিৰ যোগ্যতা বিবেচনা কৰাৰ ক্ষেত্ৰত একমাত্ৰ ৰেচন কাৰ্ডহে নথি হিচাপে গণ্য কৰা হ'ব। শিক্ষাৰ্থীগৰাকীৰ ৰেচন কাৰ্ড নাথাকিলে পিতৃ মাতৃৰ ৰেচন কাৰ্ড বিনামূলীয়া নামভৰ্তিৰ বাবে প্ৰযোজ্য হ'ব। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ 164 সংখ্যক জয়ন্তীৰ সৈতে সংগতি ৰাখি অসম ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ দ্বাৰা আয়োজিত ৰবীন্দ্ৰ নৃত্য আৰু ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হয়। ৰাজ্যৰ 20টা কেন্দ্ৰৰ পৰা বাছনি কৰা 360 গৰাকী অংশগ্ৰহণকাৰীৰ ভিতৰত ৰাজ্যিক পৰ্যায়ৰ চূড়ান্ত প্ৰতিযোগিতাত 21 গৰাকী অংশগ্ৰহণকাৰীক বিজয়ী ঘোষণা কৰা হয়। প্ৰতিযোগিতাত মুঠ 6,253 গৰাকী প্ৰতিযোগীয়ে ভাগ লৈছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিজয়ীসকলক অভিনন্দন জনোৱাৰ লগতে অংশগ্ৰহণকাৰীসকলকো শুভেচ্ছা জ্ঞাপন কৰিছে। কামৰূপ জিলাৰ অন্তৰ্গত জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্যসকলক আজি আমিনগাঁৱৰ সংহত জিলা আয়ুক্ত কাৰ্যালয়ত আয়োজিত এখন সভাত আনুষ্ঠানিকভাৱে প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। জিলাখনৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰই বিজয়ী প্ৰাৰ্থীসকলক এই প্ৰমাণ পত্ৰ প্ৰদান কৰে। শোণিতপুৰ জিলাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত নতুন যুগৰ সূচনা কৰি বৰচলাত চৰকাৰী আদৰ্শ স্নাতক মহাবিদ্যালয়ৰ শৈক্ষিক কাৰ্যসূচী চলিত বৰ্ষত আৰম্ভ হৈছে। প্ৰথম বৰ্ষত মহাবিদ্যালয়খনে অসমীয়া, ইংৰাজী, মনোবিজ্ঞান, ভূগোল আৰু গণসংযোগৰ পাঠ্যক্ৰম আগবঢ়াব। উল্লেখযোগ্য যে চলিত বৰ্ষৰ পৰা ৰাজ্যত 7খন চৰকাৰী মহাবিদ্যালয়ত গণসংযোগৰ স্নাতক পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে। অসম সাহিত্য সভাৰ 2025-2027 বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিয়ে গ্ৰহণ কৰা সেতুবন্ধ কাৰ্যসূচী কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দি জিলাত পৰহিলৈৰ পৰা 3দিনীয়াকৈ আয়োজন কৰা হৈছে। দেশৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত একতাৰ এনাজৰী সুদৃঢ় কৰিবলৈ অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সমিতিয়ে সেতুবন্ধ কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। বিহাৰৰ পাটনাৰ কংকৰবাঘৰ পাটলিপুত্ৰ ক্ৰীড়া প্ৰাংগণত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হৈছে। প্ৰতিযোগিতাত মহাৰাষ্ট্ৰই মুঠ 158টা পদকেৰে সামগ্ৰিকভাৱে শীৰ্ষস্থান দখল কৰিছে। হাৰিয়ানাই মুঠ 117টা পদকেৰে দ্বিতীয় আৰু ৰাজস্থানে 60টা পদকেৰে তৃতীয় স্থান দখল কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গোৱালপাৰা জিলাৰ প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয়ৰ স্থান পৰিদৰ্শন, বৰ্ধিত হাতী মানুহৰ সংঘাত সন্দৰ্ভত সৌৰবেৰৰ ব্যৱস্থা গ্ৰহণত মুখ্যমন্ত্ৰীৰ গুৰুত্ব আৰোপ। মিজোৰামৰ উন্নয়নত কৃষিখণ্ডই বিশেষ ভূমিকা গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ প্ৰকাশ। অপাৰেচন সিন্দুৰৰ সফলতা উদযাপনৰ উদ্দেশ্যে ত্ৰিৰংগ যাত্ৰা কাৰ্যসূচী ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত। অপাৰেচন সিন্দুৰৰ সফলতা আৰু দেশৰ বীৰ সৈনিকসকলৰ বীৰগাথা প্ৰচাৰৰ আকাশবাণীৰ শৃংখলাত আজি 71 যুদ্ধৰ নায়ক কেপ্টেইন মহীকান্ত দাসৰ অভিমত আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে খেলো ইণ্ডিয়াৰ আজি সামৰণি অনুষ্ঠান। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।